আমোজ ভাৱবাদী পুস্তক এক অধ্যায়। আমোজ তকুৱাৰ মেৰ চাগ ৰখীয়াসকলৰ মাজৰ এজন আছিল। তেতিয়া যিহুদাৰ ৰজা আছিল উজিয়া আৰু ইজৰাইলৰ ৰজা আছিল যোৱাছৰ পুত্ৰ জাৰবিয়াম। ভূমিকম্পৰ দুবছৰ আগেৰে ইজৰাইলৰ বিষয়ে আমোছে এই সকলো দৰ্শন পায়। ইজৰাইলৰ প্ৰতিবেশীসকলৰ দণ্ড, অৰামৰ দণ্ড। আমোছে ক'লে, যিহুৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে আৰু জেৰুচালেমৰ পৰা উচ্চ স্বৰে কথা কৈছে, মেৰ চাগ ৰখীয়াবোৰৰ চৰণীয়া ঠাইবোৰৰ সুখ হ'ব আৰু কৰ্মিল পৰ্বতৰ চূড়া শুকাই গৈছে। যিহুৱাই এই কথা কৈছে, ধৰ্মচক্ৰৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো শস্যৰ মৰণামৰা লোহাৰ যন্ত্ৰৰে তেওঁলোক গিলিয়দক মাৰিলে। সেইবাবে মই হজাৰেল ৰাজপ্ৰসাদৰ ওপৰত অগ্নি নিক্ষেপ কৰিম, সেই জুয়ে বিন হদত দুৰ্গবোৰ গ্ৰাস কৰিব। মই দৰ্মেশকৰ দুৱাৰৰ দাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈদ এডনৰ পৰা ৰাজদণ্ড ধৰা লোকসকলক উচ্ছন্ন কৰিম। অৰামৰ লোকসকল বন্দী হৈ কিৰলৈ যাব। ফিলিষ্টিনিয়াসকলৰ দণ্ড। যিহুৱাই এই কথা কৈছে, গাজাৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো ইডুমৰ হাতত শুধাই দিবৰ কাৰণে তেওঁলোকে সকলো লোকক বন্দী কৰি লৈ গৈছিল। সেইবাবে মই গাজাৰ প্ৰাচীৰ ওপৰত অগ্নি নিক্ষেপ কৰিম, সেই অগ্নিয়ে তাৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। মই অছদুদৰ বাসিন্দাসকলক আৰু অস্কিলুনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম। মই ইক্ৰোনৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু পলেষ্টিয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ'ব। তীৰৰ দণ্ড। যিহুৱাই এই কথা কৈছে, তীৰৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো ভাতৃত্ববোধৰ চুক্তি অগ্ৰাহ্য কৰি তেওঁলোকে সকলো লোকক ইডুমৰ হাতত শুধাই দিলে। সেইবাবে মই তীৰৰ প্ৰাচীৰ ওপৰত অগ্নি নিক্ষেপ কৰিম, সেই জুয়ে তাৰ দুৰ্গবোৰ গ্ৰাস কৰি পেলাব। ইডুমবাসীৰ দণ্ড। যিহুৱাই এই কথা কৈছে, ইডুমৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো সকলো দয়া মমতা ত্যাগ কৰি ইডুমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে। তেওঁলোকৰ ভয়ংকৰ ক্ৰোধৰ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল। সেইবাবে মই তৈমনৰ ওপৰলৈ অগ্নিৰ নিক্ষেপ কৰিম, সেই অগ্নিয়ে বৰ্ষাৰ ৰাজ অট্টালিকাবোৰৰ গ্ৰাস কৰি পেলাব। অমুনবাসীৰ দণ্ড। যিহুৱাই এই কথা কৈছে, অমুনৰ লোকসকলৰ তিনিটা এনেকি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম, কিয়নো নিজৰ সীমা বহাবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে। সেইবাবে যুদ্ধৰ দিনত বিজয়ধ্বনিৰে সৈতে, ভয়ংকৰ বামৰলি বতাহৰ দিনত ধুমুহাৰে সৈতে মই ৰবাৰ পাচিবোৰত জুই লগাই দিম, সেয়ে ৰাজ অট্টালিকাবোৰ গ্ৰাস কৰি পেলাব। তেওঁলোকৰ ৰজা আৰু তেওঁলোকৰ অধিকাৰীসকলক একেলগে বন্দী কৰি লৈ যোৱা হ'ব।